আজি আমি পঢ়িম পলিটিক্স অফ প্লান ডেভেলপমেন্ট চ্যাপ্টাৰ 3। সো পরিকল্পনামূলক বিকাশৰ ৰাজনীতি বিষয়ে আমি অধ্যয়ন কৰিম। এই প্রকৃত চ্যাপ্টারটোত আমি এই পার্টিকুলাৰ চ্যাপ্টারটোত আমি অধ্যায়টোত কি কি পঢ়িব লাগিব, আমি কেনেকৈ দেশখনে বিভিন্ন ধৰণৰ পৰিকল্পনা লৈ পেলাই কেনেকৈ ৰাজনীতি কৰিছিল আৰু তাৰ বিনিময়ত কেনেকৈ আমাৰ অৰ্থনৈতিক অৱস্থা বহুতখিনি উন্নত হৈছিল, এই বিষয়ে আমি ইয়াত জানিম। সো পলিটিক্স অফ প্লান ডেভেলপমেণ্ট চ্যাপ্টাৰটোত আমি প্লান ডেভেলপমেণ্টৰ কথা পঢ়িম। 5-year প্লেনছৰ ব্যৱস্থা আছিল আমাৰ, সেই 5-year প্লেনছক কেনেকৈ বিভিন্ন পলিটিক্সৰ যোগেদি বা পলিটিকেল বা নীতিৰ যোগেদি কেনেকৈ এইবিলাকক কাৰ্যকৰী কৰা হৈছিল আৰু কেনেকৈ আমাৰ অৰ্থনৈতিক বা ইকনমিক যিটো আমাৰ মানে অৱস্থা আছিল তাক আমি কেনেকৈ ডেভেলপ কৰিলোঁ, সেই বিষয়ে এই চেপ্টাৰটোত আমি অধ্যয়ন কৰিম। আগৰ যিকেইটা চেপ্টাৰ পঢ়িছোঁ তাতে আমি গমেই পাইছোঁ যে আমাৰ দেশখনৰ অৰ্থনৈতিক অৱস্থা ভাল নাছিল, আৰু লাহে লাহে যেতিয়া আমি মডাৰ্ণ ইকনমিৰ কথা কওঁ তেতিয়া আমি দেখিছিলোঁ গোটেই বিশ্বতে ষ্টীলৰ বিৰাটকৈ ডিমাণ্ড বাঢ়িছিল আৰু ষ্টীলৰ খনি আমাৰ উৰিষ্যা নামৰ এডোখৰ জেগাত এখন ৰাজ্যত বহুত আছিল আৰু সেইকাৰণে চৰকাৰে ব্যৱস্থা কৰিছিল যে তাৰ পৰা কেনেকৈ আমি এই ষ্টীলখিনি ক্ৰয় কৰি কেনেকৈ আমি ইয়াক বিশাল মাৰ্কেটত আমি তাক এৰি দিব পাৰোঁ, তাৰ যাৰ বিনিময়ত আমাৰ অৰ্থনৈতিক অৱস্থা উন্নত হ'ব পাৰে বা দেশখনৰ অৰ্থনৈতিলৈ বা ইকনমিলৈ কণ্ট্ৰিবিউট কৰিব পাৰে। উৰিষ্যা চৰকাৰে, ৰাজ্যিক চৰকাৰে, তেওঁলোকে এম অ' ইউ স্বাক্ষৰ কৰিছিল বিভিন্ন আন্তৰ্জাতিক আৰু আমাৰ নিজৰ দেশৰ বিভিন্ন হেৰিৰ লগত, ষ্টীল মেকাৰবিলাকৰ লগত। কিন্তু দেখা গৈছিল যে ইমান সহজ নাছিল, যদিও তেওঁলোকে ভাবিছিল নতুন ইনভেষ্টমেণ্ট হ'ব, তাৰপৰা তেওঁলোকে কেপিটেল বা টকা বনাব পাৰিব, কিন্তু সেই জেগাডোখৰত বিৰাট ডাঙৰ এটা সমস্যা আছিল, সেইটো আছিল ট্ৰাইবেল পপুলেশ্যনৰ। য'ত আইৰণৰ ষ্টীলৰ খনি আছে, আইৰণৰ পোৱা যায়, সেই জেগাত আমি দেখা পাইছিলোঁ যে বহুত ট্ৰাইবেল লোক তাত আছিল। এই যে জনজাতীয় লোকসকল আছিল তেওঁলোকক আগতে স্থানান্তৰিকৰণ কৰিব লাগিব বা ডিছপ্লেচ কৰিব লাগিব, আৰু সেই ডিছপ্লেচ কৰাটো ইমান সহজ নাছিল। তাত মাইনিং ইণ্ডাষ্ট্ৰী এটা আৰম্ভ কৰাটো আনকি সেই জেগাটোৰ বাবে এনভাইৰমেণ্টেল থ্ৰেট হৈ পৰিছিল, পৰিৱেশৰ এটা প্ৰত্যাহ্বান হৈ পৰিছিল। আনহাতে কেন্দ্ৰ চৰকাৰে ভাবিছিল যে এনেকুৱা যদি আমি ইণ্ডাষ্ট্ৰীবিলাক কৰিব নিদিওঁ, বিদেশৰ ইনভেষ্টমেণ্ট যদি আমাৰ ইয়াত কৰিব নিদিওঁ, তেতিয়াহ'লে পিছলৈ আমাৰ দেশত হয়তো বিদেশৰ কোম্পানীবিলাকে ইনভেষ্ট নকৰিবও পাৰে, পইচা নলগাবও পাৰে, তেনে অৱস্থাত আমাৰ উন্নতি কেনেকৈ হ'ব, আৰু সেইটোৱে বেলেগ বেয়া এটা ছিগনেল ইণ্টাৰনেশ্যনেল ৱৰ্ল্ডত বা আন্তৰ্জাতীয় পৰ্যায়ত পেলাব। এতিয়া কথাটো হ'ল যে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত যিকোনো ধৰণৰ সিদ্ধান্ত ৰাজনৈতিক হেৰি লিডাৰসকল বা নেতাসকলে লয়, কাৰণ তেওঁলোকক আমি আমাৰ প্ৰতিনিধি বুলি ভাবোঁ। এই ক্ষেত্ৰত যদিও দেখা গৈছে যে মাইনিঙৰ লগত আমি এনভাইৰমেণ্টেলিষ্টৰ আৰু ইকনমিষ্টৰো এডভাইচ লোৱাটো প্ৰয়োজন, কিন্তু আমি দেশৰ ডেমক্ৰেচিটোকো আমি কি কৰি ৰাখিব লাগিব, সন্মান জনাব লাগিব। উই শ্বুড ৰেচপেক্ট আৰ ডেমক্ৰেচি। আৰু তেনেকৈ আমি দেখা পাইছিলোঁ যে এটা পলিটিকেল এটা হেৰি ইনভলভমেণ্ট আমি দেখা পাইছিলোঁ ইন দিছ কেচ। প্ৰত্যেকৰ বাবেই ডেভেলপমেণ্ট মানে অকল অৰ্থনৈতিক বিকাশেই নহয় বা ইকনমিক ডেভেলপমেণ্ট বা গ্ৰ'থেই নহয়, তাৰ লগত সামাজিক বা ছ'চিয়েল আৰু ইকনমিক ন্যায়ো জড়িত হৈ আছে। আৰু তাৰ বাবে এই যিবিলাক সিদ্ধান্ত, এনেকুৱা ধৰণৰ সিদ্ধান্ত আমাৰ লোৱা হৈছিল দেশত, সেই ক্ষেত্ৰত আমি দেখিছিলোঁ যে পলিটিকেল ইনভলভমেণ্ট হৈ পৰিছিল বা আৰম্ভ হৈছিল।